আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যৰ অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলে অহা মাহৰ পৰা 300 টকাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব। এই হিতাধিকাৰীসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰত 250 টকাকৈ ৰাজসাহায্য অসম চৰকাৰৰ পৰা লাভ কৰিব। উল্লেখযোগ্য যে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰ বৰ্তমান একোটা পৰিয়ালে ৰাজসাহায্যসহ 850 টকাত লাভ কৰে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত 300 টকা হিতাধিকাৰীয়ে ৰাজসাহায্য হিচাপে লাভ কৰে। ইয়াৰ ফলত একোটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 550 টকা হয়। অহা জানুৱাৰীৰ পৰা হিতাধিকাৰীসকলক চৰকাৰে অতিৰিক্তকৈ 250 টকা ৰাজসাহায্য প্ৰদান কৰাৰ ফলত তেওঁলোকে 300 টকাতে চিলিণ্ডাৰ লাভ কৰিব পাৰিব। অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ 5,818 গৰাকী নৱনিৰ্বাচিত প্ৰাৰ্থীক কিছু সময়ৰ পাছতে নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজি দিনৰ 11 বজাত আয়োজন কৰা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তিপত্ৰসমূহ প্ৰদান কৰিব। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ উপ পৰিদৰ্শক আৰু সমপৰ্যায়ৰ পদত 156 গৰাকী, কনিষ্টবল আৰু সমপৰ্যায়ৰ পদত 5,410 গৰাকী প্ৰাৰ্থীৰ লগতে 252 গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থী আছে। কামৰূপী লোকগীতৰ যশস্বী শিল্পী ৰামেশ্বৰ পাঠকৰ আজি পুণ্যতিথি।
রোয়া যারে
আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীৰ পুণ্যতিথিত শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে অসমৰ পাৰেৰহণীয়া সংস্কৃতিৰ জগতখনক কামৰূপী লোকগীতে বিশেষভাৱে সমৃদ্ধ কৰিছে। শিল্পীগৰাকীৰ কণ্ঠৰ প্ৰতিটো লোকগীত অসমীয়া সংস্কৃতিৰ অমূল্য সম্পদ বুলিও তেওঁ অভিহিত কৰে। আজি লোকসংগীতৰ বৰেণ্য সাধকগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰি নতুন প্ৰজন্মই তেওঁৰ গীতৰ চৰ্চা অব্যাহত ৰাখি বিশ্বত এই গীতসমূহক জনপ্ৰিয় কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। কামৰূপী লোকগীতক নিজৰ অনন্য গায়ন শৈলীৰে দেশজুৰি জনপ্ৰিয় কৰা শিল্পীগৰাকীৰ এই গীতসমূহ আজিও শ্ৰোতাৰ বাবে সমানেই প্ৰিয় হৈ আছে। ঘন কুঁৱলীৰ বাবে আজি পুৱাৰ ভাগত মাজুলীলৈ ফেৰী চলাচল ব্যাহত হয়। যাত্ৰী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয়। বতৰ মুকলি হোৱাৰ লগে লগে কিছু সময় পাছতে এই সেৱা মুকলি কৰা হ'ব পাৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। আজি পুৱাৰ ভাগত মাজুলীৰ অফলামুখৰ ফেৰী যাতায়াত বন্ধ ৰখা হয় বুলি বিভাগে সূত্ৰ প্ৰকাশ কৰে।
আজি ঘন কুঁৱলীৰ বাবে আমাৰ ফেৰী মেলা অলপ পলম হৈছে। 7:30 ফেৰীকে এতিয়ালৈকে মিলিব পৰা নাই, 8 বাজি গৈছে আৰু 8 বজাত যিখন আমাৰ ৰূপেক্স আছে ঘন কুঁৱলীৰ বাবে অলপ পলম হ'ব।
আজি ব্ৰহ্মপুত্ৰ মানে একদম নেদেখা এটা
আজিলৈকে প্ৰথম কুঁৱলী পাইছোঁ। আজি
প্ৰথম আজি এবাৰ মানে ফেৰীবোৰ এবাৰ দেৰিকৈ যাব,
দেৰিকৈ মেলিম। আমি ৰূপেক্সো দেৰিকৈ মেলিম, যদি কুঁৱলীৰ কাৰণে আমি মেলি দিওঁ, যদি মাজত দলং আছে দলঙৰ ভিতৰত কিবা অঘটন হোৱাৰ সম্ভাৱনা থাকে, সেইকাৰণে আমি পলমকৈ মেলিম আৰু আমি ৰাইজকো কৈছোঁ।
একেদৰে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা কিছু সময়ৰ বাবে বন্ধ ৰাখিবলগীয়া হৈছিল যদিও কুঁৱলী আঁতৰি যোৱাৰ লগে লগে পুনৰ ফেৰী সেৱা আৰম্ভ হয় বুলি আমাৰ কামৰূপ জিলাৰ সংবাদদাতাই জনাইছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে আজিৰে পৰা ওড়িশাৰ পুৰীত পুৰী মহোৎসৱ অনুষ্ঠিত হৈছে। দুদিনীয়া এই মহোৎসৱত অসমৰ ভালেসংখ্যক ব্যক্তিয়ে অংশ লৈছে। আজি পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত পুৱা 5 বজাত বৰপেটা সত্ৰৰ চম্পক দাসৰ জাগৰণৰ গীত পৰিৱেশনেৰে মহোৎসৱ শুভাৰম্ভ কৰা হয়। পুৱা 8 বজাৰ প্ৰসংগ সংগীত নাটক একাডেমী বঁটাপ্ৰাপক ৰাজ্যৰ বিশিষ্ট সত্ৰীয়া শিল্পী গুণীন্দ্ৰনাথ ওজাই পৰিচালনা কৰে। ইয়াৰ পাছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে মুকলি কৰিছে। ঔতলা সত্ৰৰ সত্ৰাধিকাৰ বাবুল চন্দ্ৰ ডেকাই মহোৎসৱৰ বাবে পবিত্ৰ ভাগৱত বহন কৰিব। ভাগৱত ভ্ৰমণৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা নামদলসমূহে থিয় নাম পৰিৱেশন কৰিব। আবেলি হ'বলগীয়া মুকলি সভাত সুৰজমল সাহা মহাবিদ্যালয়ৰ অধ্যক্ষ শৰত কুমাৰ চাহু উপস্থিত থাকিব। আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস। বিশেষভাৱে সক্ষম লোকসকলৰ সবলীকৰণ, সমৰ্পণ তথা তেওঁলোকৰ সাহসৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সবলীকৰণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে সমাজৰ প্ৰতিগৰাকী দিব্যাংগ ব্যক্তিলৈ অভিনন্দন জ্ঞাপন কৰিছে। ৰাজ্য চৰকাৰে দিব্যাংগ লোকসকলৰ কল্যাণৰ বাবে অহৰ্নিশে কাম কৰি যাব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি 12:05 শুনিবলৈ পাব।